এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে অৰ্থাৎ 9:25 পৰা নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে আশুতোষ কুমাৰ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত হৈ আছিল। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনাইছিল। কলেজিয়ামৰ অনুমোদনৰ ভিত্তিত আজি আইন আৰু ন্যায় মন্ত্ৰালয়ে আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ এলেকা উন্নয়ন পুঁজি কেলেংকাৰীৰ গোচৰৰ আনুষ্ঠানিক বিচাৰ প্ৰক্ৰিয়া আজিৰে পৰা গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত আৰম্ভ হৈছে। সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে গোচৰ চলোৱাৰ বাবে ৰাজ্যসভাৰ অধ্যক্ষৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভ নকৰাৰ বাবে তেওঁৰ বিৰুদ্ধে আদালতত এই পৰ্যন্ত গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা নাই বুলি চৰকাৰী পক্ষৰ অধিবক্তাই জনাইছে। এই গোচৰৰ মূল অভিযুক্ত নিলম্বিত অতিৰিক্ত আয়ুক্ত শৰ্মিষ্ঠা বৰা, সহকাৰী আয়ুক্ত হেমন্ত কুমাৰ দত্ত, অভিযন্তা দিগন্ত কলিতা আৰু নিৰ্মাণ সমিতিৰ বিষয়ববীয়া বিশ্বজিৎ ডেকাক আজি বিশেষ আদালতে জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে সাংসদ এলেকা উন্নয়ন পুঁজিৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে 13 অভিযুক্তৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰিছিল। এনে অভিযোগনামাৰ ভিত্তিত আদালতে ইতিমধ্যে 12 বিৰুদ্ধে গোচৰ ৰুজু কৰে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে, সাংসদ এলেকা উন্নয়ন পুঁজিৰ অধীনত কামৰূপ মহানগৰ জিলাত 44 পথ নিৰ্মাণৰ আঁচনি লোৱা হৈছিল আৰু ইয়াৰ ভিতৰত 22 আঁচনিৰ কাম সম্পূৰ্ণ হয়। ইপিনে 17 আঁচনিৰ কামৰ কোনো তথ্য লাভ কৰা নহল বুলি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্তত প্ৰকাশ পাইছিল। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নগাঁও পৌৰসভা এলেকাৰ পৰা সংগ্ৰহ কৰা জাবৰ নিষ্কাশনৰ বাবে নিৰ্মাণ কৰি উলিওৱা সামগ্ৰী পুনৰ উদ্ধাৰ কেন্দ্ৰটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে। এই প্ৰকল্পটো নগাঁও চহৰৰ সমীপৰ কাটিমাৰীত প্ৰায় 40 ভূমিত নিৰ্মাণ কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, পৌৰ প্ৰশাসন বিভাগৰ সঞ্চালক টংকেশ্বৰ দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জনজাতি গৌৰৱ বৰ্ষৰ অংশ হিচাপে আজি শিৱসাগৰ জিলাৰ ৰাজীৱ গান্ধী পেট্ৰলিয়াম প্ৰযুক্তি প্ৰতিষ্ঠানত ৱেল্ডিং আৰু ফেব্ৰিকেশ্যনৰ 5-দিনীয়া দক্ষতা বিকাশ কাৰ্যসূচী আৰম্ভ হৈছে। এই আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীত বহুকেইগৰাকী ছাত্ৰী তথা জনজাতীয় প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। পেট্ৰলিয়াম খণ্ডত দক্ষ মানৱ সম্পদ সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা এই কাৰ্যসূচী আজি প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ডঃ হৰিশ হিৰাণীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ONGCৰ সদৌ ভাৰত অনুসূচিত জাতি জনজাতি কৰ্মচাৰী কল্যাণ সন্থাৰ সভাপতি দেম্বিৰাম পাংগিঙে এই পদক্ষেপৰ শলাগ লয়। ধুবুৰী জিলাৰ সামাজিক সংগঠন কল্পজ্যোতি ফাউণ্ডেশ্যনে জিলাখনৰ আঘাতপ্ৰাপ্ত আৰু ৰোগীয়া গৰাকীবিহীন কুকুৰৰ বাবে আজি এটা আশ্ৰয়গৃহ উদ্বোধন কৰে। ধুবুৰী চহৰৰ 3 ৱাৰ্ডত পৌৰসভাৰ কাৰ্যবাহী বিষয়া নম্ৰতা প্ৰদীপ শৰ্মাই প্ৰকৃতিপ্ৰেমী ৰাইজৰ উপস্থিতিত আশ্ৰয়গৃহটো উদ্বোধন কৰে। অনুষ্ঠানত সামাজিক সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি সায়ন সাহাই কয় যে আঘাতপ্ৰাপ্ত আৰু ৰোগীয়া পথৰ কুকুৰবোৰক প্ৰথমে পশু চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ পাছত বিশেষ যত্নৰ বাবে আশ্ৰয়গৃহলৈ অনা হ'ব। উল্লেখযোগ্য যে সংগঠনটোৱে ধুবুৰী আৰু গৌৰীপুৰৰ বিভিন্ন স্থানত এনে আশ্ৰয়গৃহ মুকলি কৰি নিদৰ্শন দাঙি ধৰিছে। লৰ্ডছ ক্ৰিকেটত আজি ইংলেণ্ডে ভাৰতক 22 পৰাস্ত কৰিছে। আজি খেলৰ 5ম দিনা ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 170 সংগ্ৰহ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ভাৰতক জয়ৰ বাবে ইংলেণ্ডে 193 লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। এই লক্ষ্য অনুসৰণ কৰি ভাৰতৰ প্ৰায় সকলো বেটছমেন ব্যৰ্থ হয়। কেৱল ৰবীন্দ্ৰ জাদেজাই একক প্ৰচেষ্টাৰে খেলখন কিছু দূৰলৈ আগুৱাই নিছিল। ৰবীন্দ্ৰ জাদেজাই 61 কৰে। অহা 27 পৰা 16 কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত 37 ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তৃতীয়বাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাৰ প্ৰাক মুহূৰ্তত ডুৰাণ কাপৰ ট্ৰফিটোৰ সৈতে আজি এটা দলে চিৰাং জিলা পৰিভ্ৰমণ কৰে। এই উপলক্ষে কাজলগাঁৱত সাংসদ জয়ন্ত বসুমতাৰী আৰু চিৰাং জিলা আয়ুক্ত যতীন বৰাই পৰিভ্ৰমণ কাৰ্যসূচীৰ ফ্লেগ অফ কৰে। কোকৰাঝাৰ জিলাৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত কাইলৈ বড়োলেণ্ড CEM কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাজলগাঁও দল কচুগাঁৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।